এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। দুহেজাৰ 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284 গৰাকী আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয় হিচাপে নিৰ্বাচিত 5 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। তদুপৰি স্বাগত সতীৰ্থ পৰ্টেলৰ অধীনত পাৰস্পৰিক বদলীকৰণ পত্ৰও আজি প্ৰদান কৰা হ'ব। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কালি ফেচবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৱনিযুক্ত বিষয়াসকলে যাতে নিৰ্বাচনৰ অভিজ্ঞতা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক সোনকালে নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি 15 মাৰ্চৰ পূৰ্বে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰিবলগীয়া শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
4500 শিক্ষকৰ নিযুক্তি কেতিয়া হ'ব? আমি আপ্ৰাণ চেষ্টা কৰিছো যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তিকেইটা দিব পাৰো, কিন্তু সকলো কথা আমাৰ হাতত নাথাকে। কেতিয়াবা কেতিয়াবা অফিচৰ কাম কাজত সময় লয়, কিন্তু মই চেষ্টা কৰিম যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তিকেইটা দিব পাৰো। সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰ গভৰ্ণমেণ্টত আহিব খোজা শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি 15 তাৰিখৰ আগতে শেষ কৰিব খুজিছো। আটাইতকৈ ভাল কথা, অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল কেইটামান দিন আগতে ঘোষণা কৰিছে। অহাকালি হোলীৰ দিনটোতে এইবাৰৰ অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণসকলক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম।
ৰাজ্যৰ ৰেলযাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰেল মন্ত্ৰালয়ে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত বিভিন্ন ৰেলৰ বাবে কেইবাটাও ষ্টেচনত নতুনকৈ ৰেল ৰখাবলৈ পৰীক্ষামূলকভাৱে অনুমতি দিছে। এই অনুসৰি এতিয়াৰে পৰা দিল্লী কামাখ্যা ব্ৰহ্মপুত্ৰ মেইল টিহু ৰেল ষ্টেচনত ৰব। একেদৰে কন্যাকুমাৰী ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ অভয়াপুৰী ষ্টেচনত, নিউ জলপাইগুৰি গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছ বৰপেটাৰোড ষ্টেচনত, কামাখ্যা আনন্দবিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছৰ লগতে তাম্বাৰম শিলঘাট টাউন নগাঁও এক্সপ্ৰেছ বিজনেছ ষ্টেচনত ৰখোৱা হ'ব। কলকাতা চিৰাং এক্সপ্ৰেছ চাপৰ ষ্টেচনত, ডিব্ৰুগড় নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ডিফুত, নিউ তিনিচুকীয়া অমৃতসৰ এক্সপ্ৰেছ দুলীয়াজানত, নিউ দিল্লী গুৱাহাটী ৰাজধানী এক্সপ্ৰেছ ফৰকাটিঙত ৰব। এই পদক্ষেপে ষ্টেচনকেইটাৰ সমীপৰ অঞ্চলসমূহৰ জনতাক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। ভৰলুৰ উড়ন সেতুখন আজি উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ লগতে উড়ন সেতুখন অসম গণ পৰিষদ দলৰ নেতা দীনেশ গোস্বামীৰ নামত উৎসৰ্গা কৰা হ'ব বুলি জানিবলৈ দিয়ে। ব্ৰহ্মপুত্ৰ পাৰত নিৰ্মাণ কৰা উদ্যানৰ আৰু এটা অংশ আজি মুকলি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই সেতুখনে মাছখোৱা শান্তিপুৰৰ লগতে শ্লুইছ গেটক সংযোগ কৰিব। মুখ্যমন্ত্ৰীয়ে আজি শৰাইঘাট ৰণৰ স্মৃতিসৌধ উদ্বোধন কৰিব আৰু পাণবজাৰত ব্ৰহ্মপুত্ৰ নদীপাৰ উদ্যান সম্প্ৰসাৰণ কাৰ্যৰো আধাৰশিলা স্থাপন কৰিব। সন্ধিয়া ৬ বজাত পাণবজাৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ইয়াৰ আগেয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি 4:30 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বন বিভাগৰ বাবে 143খন নতুন বাহন মুকলি কৰিব। অনুষ্ঠানত বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থকাৰ কথা। 3গৰাকী সদস্যৰ অন্তৰ্ভুক্তিৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BTC কাৰ্যবাহী পৰিষদৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। সম্প্ৰতি পৰিষদত 14গৰাকী সদস্য আছে। নতুনকৈ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ মহেশ্বৰ বসুমতাৰী, নাগৰিজুলীৰ লক্ষী দাস আৰু মনোনীত পৰিষদীয় সদস্য কৰ্মেশ্বৰ ৰয়ৰ অন্তৰ্ভুক্তিৰে পৰিষদৰ সদস্য সংখ্যা 17লৈ বৃদ্ধি কৰা হ'ব। 3গৰাকী সদস্য অহা 6 বা 7 মাৰ্চত কোকৰাঝাৰত শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি BTC পৰিষদীয় সূত্ৰই প্ৰকাশ কৰিছে। T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত কাইলৈ মুম্বাইত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অহা 8 মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। বিহালীৰ জিঞ্জিয়া থানাৰ অন্তৰ্গত খেৰবাৰীত হোৱা এটা দুৰ্ঘটনাত 2জন লোকৰ কালি থিৰাতে মৃত্যু হয়। তীব্ৰবেগী এখন 4চকীয়া বাহনে মটৰচাইকেল 2জন আৰোহীক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। বৰ্তমানলৈ নিহত লোককেইজনৰ পৰিচয় লাভ কৰিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত জিঞ্জিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।